ৰাট্টৰ হিংসামক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰায় এহেজাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ প্ৰত্যাৱৰ্তন আৰু এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত কাইলৈ UAEৰ মুখামুখি। অসমৰ শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লবলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, গ্ৰামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বুজ লয়। বৈঠকত জিলায়ুক্ত ডঃ কাবেৰী বি শৰ্মাই জিলাখনৰ জনগাঁথনি, ভৌগোলিক পৰিসীমা আদিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে জিলা প্ৰশাসনৰ অধীনৰ বিভাগসমূহে কৰি থকা কাম কাজৰ বিষয়ে দলটোক অৱগত কৰে। এদিন আন এটা প্ৰতিনিধি দলে আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ নগাঁও সদৰ ৰাজচক্ৰ আৰু কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তদুপৰি গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব, জনশক্তি মন্ত্ৰালয়ৰ অধীক্ষক অভিযন্তা, মৰাপাট উন্নয়ন সঞ্চালকালয়, কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সঞ্চালক তথা ব্যয় বিভাগ, বিত্ত মন্ত্ৰালয়ৰ অবৰ সচিবেৰে গঠিত দলটোৱে জিলায়ুক্তৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগীয় মুৰববী বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে দলটোৱে নগাঁও পলিটেকনিকত স্থাপন কৰা বান সাহায্য শিবিৰ, কেকুৰিবাৰীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল আৰু কলাইখোৱাৰ পলসাতো ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ উপৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে প্ৰতিনিধি দলকেইটাই অসমৰ পৰা উভতি গৈ কেন্দ্ৰীয় চৰকাৰক বিস্তৃত প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যৰ জলসম্পদ আৰু তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো স্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ছখন স্লুইচ গেট জলসম্পদ বিভাগে 2022 চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফুইচকা স্লুইচ গেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় নিবাসীৰ পৰা গেটকেইখনৰ কাৰ্যব্যৱস্থাৰ বিষয়ে বুজ লয়। স্লুইচ গেট কেইখনৰ 40খন শাটাৰৰ 33খন বৰ্তমান কাৰ্যক্ষম হৈ থকা বুলি জানিবলৈ পোৱা গৈছে। বিসম্মতিপূৰ্ণ 7খন শাটাৰৰ মেৰামতিৰ ব্যৱস্থা বাৰিষাৰ পাছতে সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক জানিবলৈ দিয়ে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ 6খন স্লুইচ গেট নিয়মীয়াকৈ চোৱা চিতা কৰিবলৈ স্থানীয় ৰাইজক 6খন কমিটি গঠন কৰি দিব বুলি ঘোষণা কৰে। কমিটিসমূহক স্লুইচ গেট চোৱা চিতা কৰাৰ বাবে বাৰ্ষিক 25,000-50,000 টকাকৈ পুঁজি যোগান ধৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত জিলাখনৰ বৰখোলাত উপস্থিত হৈ জাতিংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰে। খহনীয়া ৰোধৰ বাবে মন্ত্ৰী শ্ৰী হাজৰিকাই প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ অন্তৰ্গত এলেকাৰ উন্নয়ন সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ নদীপৃষ্ঠসমূহৰ বহন ক্ষমতা ক্ৰমাৎ কমি আহিছে। এই ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড় চহৰৰ নালিয়াপুল অঞ্চলৰ বান পৰিস্থিতিও পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত শ্ৰীসোণোৱালে ডিব্ৰুগড় নগৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় নলাসমূহৰ বেদখলৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে নলাসমূহৰ সংকোচনৰ ফলত অঞ্চলটোত পানী জমা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা পাৰ কৰিছে। চহৰখনৰ বান সমস্যা নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে ব্যৱস্থা হাতত ল'ব বুলি শ্ৰীসোণোৱালে আশ্বাস প্ৰদান কৰে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ষ্টপ ডায়েৰিয়া ৰাজ্যিক অভিযানৰ অন্তৰ্গত জিলাভিত্তিক ডায়েৰিয়াৰ প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালিকা এম এছ লক্ষ্মীপ্ৰিয়াকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। শিশুসকলক ডায়েৰিয়াৰ পৰা ৰক্ষা কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। এই অভিযানৰ সময়ছোৱাত আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে অ আৰ এছ, জিংক টেবলেট ইত্যাদি সেৱনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত কৰিব। ডায়েৰিয়া বিৰোধী অভিযানৰ অধীনত চিৰাং জিলাৰ বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰতো আজি দুমহীয়া বিশেষ সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিৰাং জিলা স্বাস্থ্যসেৱা সমিতিৰ উদ্যোগত আৰু ছিডলি উন্নয়ন খণ্ডৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আৰম্ভ হোৱা এই সজাগতা অনুষ্ঠানত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিষয়াগৰাকীয়ে 5 বছৰ বয়সৰ তলৰ শিশুসকল এই ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ আৰু লক্ষণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ লগতে আক্ৰান্ত শিশুসকলৰ চিকিৎসা পদ্ধতি সম্পৰ্কেও অৱগত কৰে। একেদৰে বাক্সা জিলাতো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ডায়েৰিয়া নিৰ্মূলকৰণ সপ্তাহ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এক নম্বৰ কাটলিগাঁও অংগনবাড়ী কেন্দ্ৰ চৌহদত অনুষ্ঠিত সভাখনত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা সংবাদ বিশেষজ্ঞ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। হাইলাকান্দি জিলাতো জিলা আয়ুক্তই এছ কে ৰয় জিলা অসামৰিক চিকিৎসালয়ত ডায়েৰিয়া নিৰ্মূল অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে পাঁচ বছৰ তলৰ সকলো শিশুক ডায়েৰিয়া ৰোগৰ পৰা ৰক্ষা কৰিবলৈ আশাকৰ্মীসকলক বিশেষ দায়িত্ব প্ৰদান কৰা হয়। উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰেলগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্ৰশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা 18 জুলাইত ৰেলগাড়ীখনৰ 21টা ডবা বাগৰি পৰাত 4 যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে 38 আহত হৈছিল। ৰেলখনত থকা তিনিচুকীয়া জিলাৰ 29 যাত্ৰীৰ 4 সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নিল পালৰ নিৰ্দেশত কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট 23 জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। শাৰণ মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে বশিষ্ঠ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ কৰ্তৃপক্ষক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ষ্ট্ৰীট লাইটৰ উপযুক্ত ব্যৱহাৰ আৰু পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা প্ৰশাসনে আহান জনাইছে। পামহিৰ ভীমশংকৰ মন্দিৰতো ভক্তসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। যেতিয়া স্বাস্থ্য সেৱা সঞ্চালকে শাওন মেলা উপলক্ষে ডিচকো সচিবালয় কমাৰ্চ কলেজ আৰু এছ বি দেউৰা কলেজক স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।
বাংলাদেশত চলি থকা হিংসাম্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় 1000 ভাৰতীয় ছাত্ৰ ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰ তথা স্থলপথেৰে 778 ছাত্ৰ ছাত্ৰী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগ্ৰাম বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্ৰায় 200 ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগ্ৰাম, ৰাজশাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰি অহাত সহায় কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া বিবৃতি অনুযায়ী স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তসকলে ভাৰত বাংলাদেশৰ সীমান্ত পাৰ কৰি ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ যাত্ৰা সুনিশ্চিত কৰিছে। ইয়াৰ বাবে মন্ত্ৰালয়ে সামৰিক বিমান পৰিবহণ, বন্দৰ আৰু সীমা সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষৰ সহযোগিতাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ সুতাৰকান্দি সংহত পহৰা চকীৰ জৰিয়তেও 41 ভাৰতীয় ছাত্ৰ ছাত্ৰী বাংলাদেশৰ পৰা চলিখনলৈ উভতি আহিছে। কৰিমগঞ্জ জিলা প্ৰশাসনে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু বাংলাদেশৰ পৰা অহা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ বিষয়টো তদাৰক কৰিবলৈ এজন দণ্ডাধীশক দায়িত্ব অৰ্পণ কৰিছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে আজি ধুবুৰী জিলাৰ বীৰসিং জৰুৱা উন্নয়ন খণ্ডৰ অধীনত বীৰসিং গাঁও পঞ্চায়তৰ কাৰ্যালয়ত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা সজাগতামূলক অনুষ্ঠানত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মহিলা আৰু শিশুক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা তথা পুষ্টিকৰ খাদ্য যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৃষি বিভাগে গ্ৰহণ কৰা কাৰ্যসূচীত মাটিৰ গুণাগুণ পৰীক্ষা ফলমূলৰ খেতি, ৰেচন পালন ইত্যাদি বিভিন্ন স্বাৱলম্বনৰ আধাৰ বিষয়ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচীত ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত, বীৰসিং স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, ধুবুৰী জিলা কৃষি বিভাগৰ সহকাৰী উন্নয়ন বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
पता नहीं जांच में कुछ हो भी रहा है या नहीं,
अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो
माना जाएगा दोस्त।
छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी, ये नई आजादी, ये नई आजादी।
ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत, अपने कानून।
ये नई आजादी।
নগা আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পংখেদি চাইবাৰ অপৰাধৰ লগত জড়িত 5টা দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত ধৃত অপৰাধীকেইটাৰ ঘৰ মহাৰাষ্ট্ৰ, অসমৰ বৰপেটা আৰু নগাঁৱৰে কচুৱাত বুলি জানিব পৰা গৈছে। অপৰাধী চক্ৰটোৱে জিলাখনৰ বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাতৰ ঘটনা সংঘটিত কৰি আহিছিল। অপৰাধীকেইটাৰ পৰা 5টা মোবাইল ফোন, কেইবাখনো এটিএম কাৰ্ড আৰু চিম কাৰ্ড জব্দ কৰা হৈছে। নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত সদৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ হালধিবাৰী অঞ্চলত বন বিভাগে চলোৱা অভিযানত আজি দুষ্প্ৰাপ্য তিতলি চিং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰা হৈছে। ইফালে বানপানীৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে ট্ৰাক চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। এই অনুযায়ী আজিৰে পৰা পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল স্বাভাৱিকভাৱে হ'ব বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছে। আনহাতে সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ট্ৰাকৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। অন্যান্য যান বাহনসমূহ পূৰ্বৰ দৰে স্বাভাৱিকভাৱে নিয়ন্ত্ৰিত গতিত চলাচল কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো ডাক বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৌপাল শীৰ্ষক বিশেষ অভিযান চলি আছে। আজি নগাঁও ডাক সংমণ্ডলৰ উদ্যোগত নগাঁও প্ৰধান ডাকঘৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ ডাক বিভাগে ৰাইজৰ উত্তৰণৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলোকে আহান জনায়। সভাত ডাক বিভাগৰ বিষয়াসকলে ভাৰতীয় ডাক বীমা, সঞ্চয় একাউণ্ট, সুকন্যা সমৃদ্ধি যোজনা আদি বিভিন্ন আঁচনিৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। উল্লেখযোগ্য যে এই সজাগতা অভিযান 100 দিনলৈ অব্যাহত থাকিব। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত পেৰিছ অলিম্পিক আৰু ভাৰত সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক কুলপ্ৰদীপ ভাগৱতী আৰু সুবোধ পূৰ্ণবৰুৱা সময় ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। ৰাজ্যৰ বিভিন্ন ঠাইত মহৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনে বানাক্ৰান্ত অঞ্চলৰ লগতে বিভিন্ন ঠাইত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে। বানৰ পাছত মহে বিয়পাব পৰা মেলেৰিয়া, জাপানীজ এনচেফেলাইটিছ, ডেংগি ইত্যাদি ৰোগসমূহ প্ৰতিহত কৰিবলৈ জিলা প্ৰশাসনে এই কাৰ্যপন্থা গ্ৰহণ কৰিছে। শ্ৰীলংকাৰ ডাম্বুলত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আজি থাইলেণ্ডে মালয়েছিয়াক 22 ৰাণত পৰাস্ত কৰে। টছত জিকি থাইলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত বিশ্বভাৰত 6 উইকেটৰ বিনিময়ত 133 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মালয়েছিয়াই বিশ্বভাৰত 8 উইকেটৰ বিনিময়ত 111 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আনহাতে কিছু সময়ৰ পাছতে আন এখন খেলত শ্ৰীলংকা আৰু বাংলাদেশ মুখামুখি হ'ব। ইপিনে ভাৰত কাইলৈ দিনৰ 2 বজাত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয়ৰ প্ৰতিনিধি দলৰ ৰাজ্যৰ বিভিন্ন ঠাই পৰিদৰ্শন। নদী পৃষ্ঠৰ বহন ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন ঠাইত ষ্টপ ডায়েৰিয়া শীৰ্ষক ৰাজ্যিক অভিযানৰ অধীনত ডায়েৰিয়া প্ৰতিৰোধ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ। বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰায় 1000 ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ দেশলৈ প্ৰত্যাৱৰ্তন আৰু এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত কাইলৈ UAEৰ সন্মুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।